Korea Akashwani. Batri Purisu, Dikita Hormai. এতিয়া প্রধান বাতৰিসমূহ হৈছে প্রধানমন্ত্রী নরেন্দ্র মোদী পৰহিলৈ চৰকাৰী ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। নতুন দিল্লীত শুকুৰবাৰে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়সৱালে কয় যে প্ৰধানমন্ত্ৰী মোদী ব্ৰুনেইৰ চুলতান হাজী হাছনাল বুলকিয়াৰ আমন্ত্ৰণ মৰ্মে পৰহিলৈ ব্ৰুনেইৰ ডাৰাছুল্লামত উপস্থিত হ'ব। এয়া কোনো ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক ব্ৰুনেই যাত্ৰা হ'ব বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 সংখ্যক বাৰ্ষিকীৰ সময়ত প্ৰধানমন্ত্ৰী মোদী দেশখনলৈ যাব। শ্ৰীজয়সৱালে কয় যে প্ৰধানমন্ত্ৰী মোদী তেওঁৰ ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন ছোৱাঙৰ নিমন্ত্ৰণ মৰ্মে বুধবাৰে ছিংগাপুৰত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতবৰ্ষক বিশ্বৰ সবাতোকৈ বৃহৎ সুযোগৰ দেশ বুলি অভিহিত কৰিছে। তেওঁ লগতে দেশত ব্যৱসায়ৰ সা সুবিধা, সংস্কাৰ, সুস্থিৰ নীতিগত ব্যৱস্থা আৰু উচ্চ বিকাশৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে কালি ইটি বিশ্ব নেতা মঞ্চত ভাষণ দি এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে বিনিয়োগকাৰীসকলক উদ্ভাৱন, প্ৰদৰ্শন, ইতিবাচক উদ্যম আৰু উচ্চমানৰ সামগ্ৰীৰ সংকল্প গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে অধিক দৃঢ় অভিপ্ৰায় আৰু পূৰ্ণ আস্থা আৰু আশাৰে তৃতীয় কাৰ্যকাল আৰম্ভ কৰিছে। তেওঁ লগতে কয় যে এই বছৰ নিৰ্বাচন অনুষ্ঠিত অধিকাংশ দেশৰ জনসাধাৰণে পৰিৱৰ্তনৰ হকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ভাৰতৰ জনসাধাৰণে ধাৰাবাহিকতা, ৰাজনৈতিক সুস্থিৰতা আৰু অৰ্থনৈতিক বিকাশৰ হকে ভোটদান কৰিছে। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে সৈনিক বিদ্যালয়ৰ ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্ত যুগান্তকাৰী বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই পদক্ষেপে লিংগ সমতা আৰু লিংগ ন্যায়ৰ ক্ষেত্ৰত হোৱা অভূতপূৰ্ব প্ৰগতিৰ কথাকে প্ৰতিফলিত কৰে। উত্তৰাখণ্ডৰ দেৰাডুনৰ ৰাষ্ট্ৰীয় ভাৰতীয় সৈনিক মহাবিদ্যালয় RIMC-ৰ কেডেটসকলক সম্বোধন কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ছোৱালীসকলক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ লগতে বিশ্ব কল্যাণৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পৰাকৈ সাজু কৰি তোলা হৈছে। ইয়াৰ পূৰ্বে শ্ৰীধনখৰে মহাবিদ্যালয়ৰ চৌহদত এটি গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণৰ গুৰুত্বত আলোকপাত কৰে। শ্ৰীধনখৰ আজি ঋষিকেশৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানলৈও যাব। তাত তেওঁ প্ৰতিষ্ঠানখনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰিব। মুছলমান সম্প্ৰদায়ৰ বিদ্বান আৰু ধৰ্মীয় নেতাৰ এটা প্ৰতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ জগদম্বিকা পালক সাক্ষাৎ কৰে আৰু ৱাক সংশোধনী বিধেয়ক 2024ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমৰ্থন আগবঢ়ায়। সাক্ষাৎকালত সৰ্বভাৰতীয় চুফী সজাদান সিং পৰিষদৰ অধ্যক্ষ তথা আজমেৰ দৰগাহৰ আধ্যামিক মুৰববী উত্তৰাধিকাৰী ছৈয়দ নাছিৰুদ্দিন চিষ্টি নেতৃত্বাধীন প্ৰতিনিধি দলটোৱে মুছলমান সম্প্ৰদায়ৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ৱাক সংশোধনী বিধেয়কৰ প্ৰস্তাৱসমূহ চালি জাৰি চোৱাৰ লগতে গঠন কৰা যুটীয়া সংসদীয় কমিটীত লোকসভাৰ 21গৰাকী আৰু ৰাজ্যসভাৰ 10গৰাকী সদস্য আছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু যুটীয়া সংসদীয় কমিটীৰ অধ্যক্ষ জগদম্বিকা পালৰ সৈতে হোৱা আলোচনা কালত প্ৰতিনিধি দলটোৱে কয় যে ৱাক বৰ্ডৰ বাবে সমগ্ৰ দেশৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। ওয়াক্ফ বোর্ডৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ মছজিদসমূহে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি কমিটীয়ে গুৰুত্ব আৰোপ কৰিব বুলি প্ৰতিনিধি দলটোৱে আস্থা প্ৰকাশ কৰে। প্ৰতিনিধি দলটোৱে ওয়াক্ফ বোৰ্ডৰ কাম কাজৰ উন্নত ব্যৱস্থাপনা স্বচ্ছতা আৰু উত্তৰদায়িত্বত গুৰুত্ব আৰোপ কৰে। দলটোৱে লগতে মছজিদৰ সৈতে জড়িত বিষয়সমূহৰ উন্নত ব্যৱস্থাপনাৰ বাবে এখন সুকীয়া দৰগা বোৰ্ড গঠনৰ বাবে দাবী জনায়।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰলৈকে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্য গুজৰাট, মধ্য মহাৰাষ্ট্ৰ, কেৰালা, মাহে, কংকণ আৰু গোৱাত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব ৰাজস্থান, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা, পঞ্জাব আৰু চণ্ডীগড়তো কাইলৈ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে কৈছে যে আছানা নামৰ ঘূৰ্ণী বতাহজাকে ক্ৰমাৎ পশ্চিম দক্ষিণ দিশে অগ্ৰসৰ হ'ব আৰু কাইলৈৰ ভিতৰত ক্ৰমান্বয়ে দুৰ্বল হৈ দক্ষিণ পশ্চিম আৰব সাগৰত গভীৰ নিম্নচামত পৰিণত হ'ব। বতৰ বিজ্ঞান বিভাগে কৈছে যে অন্ধ্ৰপ্ৰদেশৰ উত্তৰ ভাগ আৰু উৰিষ্যাৰ দক্ষিণ ভাগৰ উপকূলৰ সমীপৱৰ্তী বংগোপসাগৰত সৃষ্টি হোৱা গভীৰ নিম্নচাপ বলয় আজি উত্তৰ পশ্চিম ভাগত কেন্দ্ৰীভূত হৈ থাকিব। পুৱাৰে পৰা হৈ থকা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাই জলমগ্ন হৈ পৰিছে। চানমাৰী, জুৰত, হাতীগাঁও, ৰুকমিনীগাঁও আদি এলেকাৰ কৃত্ৰিম বানত বুৰ যোৱাৰ লগতে জনসাধাৰণৰ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেশৰ কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত অহা বুধবাৰলৈ প্ৰচণ্ড বৃষ্টিপাত হোৱাৰ আগজাননী দিছে। কেন্দ্ৰীয় চৰকাৰৰ ভূবিজ্ঞান মন্ত্ৰালয়, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যৌথভাৱে জাৰি কৰা জাননীযোগে ধাৰাষাৰ বৃষ্টিপাতৰ ফলত স্পৰ্শকাতৰ আন্তঃগাঁথনি ক্ষয় ক্ষতি হোৱাৰ লগতে যাতায়াত ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে। পানী আৱদ্ধ হ'ব পৰা স্থানলৈ নাযাবলৈও ৰাইজক আহান জনোৱা হৈছে। ভূমিস্খলন প্ৰৱণ এলেকা ত্যাগ কৰাৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষই আগবঢ়োৱা সতৰ্কতামূলক পৰামৰ্শ মানি চলিবলৈ বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰিছে। এয়াৰ মাৰ্শাল তেজিন্দৰ সিঙে আজি নতুন দিল্লীত ভাৰতীয় বায়ুসেনাৰ উপ মুৰববী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়াৰ মাৰ্শাল সিঙে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকলৈ গৈ দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকসকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। এয়াৰ মাৰ্শাল তেজিন্দৰ সিং ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ। তেওঁ 1987 চনৰ 13 জুনত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু শাখাত যোগদান কৰিছিল। তেওঁ 4,500 ঘণ্টাৰো অধিক উৰণ অভিজ্ঞতাৰ সৈতে ক শ্ৰেণীৰ উৰণ প্ৰশিক্ষক। তেওঁ 2007 চনত বায়ুসেনা পদক আৰু 2022 চনত অতি বিশিষ্ট সেৱা পদক লাভ কৰিছে। ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বোৰ্ড BCCIয়ে কালি 19 বছৰৰ অনূৰ্ধ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ মাল্টি ফৰ্মেট হোম ছিৰিজৰ সময়সূচী ঘোষণা কৰে। জুনিয়ৰ বাছনি কমিটীয়ে 3খন 50 অভাৰৰ খেল আৰু 2খন 4-দিনীয়া খেলৰ বাবে 19 বছৰৰ অনূৰ্ধ খেলুৱৈসকলক বাছনি কৰি উলিয়াইছে। মহম্মদ আমানে 50 অভাৰৰ বাবে খেলিবলগীয়া দলটোক আৰু সোহম পাটৱৰ্ধনে 4-দিনীয়া খেলৰ দলটোক নেতৃত্ব দিছে। 50 অভাৰৰ 3খন খেল 21 ছেপ্টেম্বৰৰ পৰা পুডুচেৰীত আৰম্ভ হ'ব আৰু 2খন 4-দিনীয়া খেল একে মাহৰ 30 তাৰিখৰ পৰা চেন্নাইত অনুষ্ঠিত হ'ব। ভাৰতৰ কেইবাগৰাকীও খেলুৱৈ আজি পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন শিতানৰ পদকৰ যুঁজত অৱতীৰ্ণ হ'ব। ৰবি ৰংগলীয়ে বিভিন্ন বিয়লি প্ৰায় 3:09 পুৰুষৰ শ্বটপুটৰ F40 শিতানৰ ফাইনেলত দেশৰ হকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ চৰকাৰী ভ্ৰমণসূচীৰে দিল্লী আৰু ছিংগাপুৰলৈ ৰাওনা হ'ব। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে সৈনিক বিদ্যালয়ৰ ছোৱালীৰ নামভৰ্তিৰ সিদ্ধান্ত যুগান্তকাৰী বুলি অভিহিত কৰিছে। মুছলমান সম্প্ৰদায়ৰ বিজ্ঞান আৰু ধৰ্মীয় নেতাৰ এটা প্ৰতিনিধি দলে কালি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু দ্বিতীয় সংসদীয় কমিটিৰ অধ্যক্ষ জগদম্বিত পালক সাক্ষাৎ কৰি ৱাক্ফ সংশোধনী বিধেয়ক 2024ৰ অধীনৰ প্ৰস্তাৱসমূহৰ প্ৰতি সমৰ্থন আগবঢ়ায়।
আৰু ভাৰতৰ কেইবাগৰাকীও খেলুৱৈয়ে আজি পেৰিছ পেৰালিম্পিকৰ চতুৰ্থ দিনা বিভিন্ন ঠিকনাৰ পদকত যুঁজত অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।